এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। বিহাৰ বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠ এন ডি এ বিপুল সংখ্যাগৰিষ্ঠতাৰে শাসনলৈ প্ৰত্যাৱৰ্তন কৰিছে। এতিয়ালৈকে ঘোষিত 215খন আসনৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টীয়ে 82খনত জয়লাভ কৰিছে আৰু 7খনত আগবাঢ়ি আছে। সহযোগী দল জনতা দল ইউনাইটেডে 72খন আসনত জয়লাভ কৰিছে আৰু 13খনত আগবাঢ়ি আছে। এন ডি এৰ অন্যতম অংশীদাৰ লোক জনশক্তি পাৰ্টীয়ে 17খন আসনত জয়লাভ কৰিছে আৰু 2খনত আগবাঢ়ি আছে। ভাৰতীয় জাতীয় কংগ্ৰেছে 6খন আসনত জয়লাভ কৰিছে। আৰ জে ডিয়ে 22খন আসনত জয়লাভ কৰিছে আৰু 3খনত আগবাঢ়ি আছে। অসম আৰক্ষীত কৰ্মৰত প্ৰাক্তন ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আনন্দ মিশ্ৰই বিহাৰৰ বক্সাৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে নিকটতম প্ৰতিদ্বন্দ্বী ভাৰতীয় জাতীয় কংগ্ৰেছৰ সঞ্জয় কুমাৰ তিৱাৰীক 28,353 ভোটত পৰাস্ত কৰে। বিজয় সাব্যস্ত কৰাৰ পাছত আনন্দ মিশ্ৰই সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
নৌকৰি কৰা থা আচ্ছা কৰা থা আচ্ছা চলা থা কেৰিয়াৰ ভি বাপে কুছ গলত গড়বড় নাহি থা লেকিন আফটাৰ পইণ্ট অফ টাইম কিয়া হোতা না কি আপ ৰুক জাতে হ্যাঁ আপকা এক আপনা এৰিয়া হোতা এক জুৰিছডিকশন হোতা উসকে বাহাৰ আপনা বোল সকতে না সোচ সকতে হ্যাঁ পলিটিক্স মে ও জুৰিছডিকশন কা বাউণ্ডেশন নাহি আপ কুছ ভি সোচ সকতে জো জনহিত মে হো পাব্লিক কে হিত মে হো তো জো আইডিয়াজ হ্যায় কি দিমাগ মে হ্যায় না উবলতে রহতে হ্যায় কি কিস কুছ চিজ কো কাইসে ঠিক কৰনা হ্যায় এক মেরে অন্দর ওই ইননেট এক ইয়ে চিজ হ্যায় তো ইসলিয়ে মুঝে লাগা কি জো আইডিয়াজ হ্যায় উসকো আগর জমিন পে উতারনা হ্যায় তো মুঝে সদন কা রাস্তা ইয়া সংগঠন কা রাস্তা পকড়না পড়েগা অর ইসলিয়ে মানে নৌকরি ছোড় কে সোচা এক হি তো জীবন হ্যায় না জানে কাল হো না হো।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ দলীয় কৰ্মীসকলৰ লগতে বিহাৰৰ জনসাধাৰণক এই ঐতিহাসিক বিজয়ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে এই বিজয় বিহাৰৰ মহিলাসকলৰ বিজয়, যিসকল মহিলাই আৰ জে ডিৰ শাসনকালত জংগল ৰাজৰ সন্মুখীন হৈছিল। বিহাৰৰ জনসাধাৰণে অভিলেখ সংখ্যক ভোটদান কৰি গণতন্ত্ৰ আৰু নিৰ্বাচন আয়োগৰ প্ৰতি বিশ্বাস ৰখাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিহাৰৰ ৰাইজক অভিনন্দন জনায়। তেওঁ আৰু কয় যে বিহাৰত পূৰ্বে পুনৰ ভোটগ্ৰহণ নকৰাকৈ নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল, কিন্তু এইবাৰ যথেষ্ট শান্তিপূৰ্ণভাৱে ভোটদান সম্পন্ন হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি জিলাৰ অকাজানত অনুষ্ঠিত জনসমাৱেশত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ নিৰ্বাচিত হিতাধিকাৰীসকলক চেক প্ৰদান কৰে। এই আঁচনিৰ অধীনত চিচি বৰগাঁও বিধানসভা সমষ্টিত 3,370 আত্মসহায়ক গোটৰ 34,448 মহিলাক 10,000 চেক বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ লক্ষ্য হিচাপে কৃষি, পশুপালন, হস্ততাঁত আৰু হস্তশিল্পকে ধৰি আন বিভিন্ন ক্ষেত্ৰত মহিলা উদ্যোগীৰ বিকাশৰ জৰিয়তে জীৱিকাৰ বিকল্প সম্ভাৱনাৰ প্ৰয়াস কৰা হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে সাংসদ প্ৰদান বৰুৱা, মন্ত্ৰী ডাঃ ৰণুজ পেগু আৰু প্ৰশান্ত ফুকনো উপস্থিত থাকে। আজি শিশু দিৱস। দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো প্ৰতিবছৰে শিশু দিৱস হিচাপে পালন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীলৈ জন্মবাৰ্ষিকীত গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো শিশু দিৱস উপলক্ষে সামাজিক মাধ্যমযোগে শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ডঃ শৰ্মাই শিশু পৃথিৱীৰ আটাইতকৈ প্ৰিয়তম উপহাৰ বুলি মন্তব্য কৰি প্ৰতিটো শিশুৰ কুশল কামনা কৰে। ৰাজ্যৰ বিভিন্ন ঠাইত আফ্ৰিকান চুৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হৈছে। এই ৰোগ প্ৰতিহত কৰিবলৈ প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। এই ৰোগ বৃদ্ধি হোৱাৰ বাবে বিভিন্ন জিলাত হাজাৰ হাজাৰ গাহৰি নিধন কৰা হৈছে। উজনি অসমৰ বিভিন্ন জিলাত, বিশেষকৈ শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড় আৰু লখিমপুৰত আফ্ৰিকান চুৱাইন ফিভাৰৰ সংক্ৰমণ সৰ্বাধিক হোৱা বুলি আমাৰ সংবাদদাতাসকলে জনাইছে। ৰাজ্য চৰকাৰে বহিৰাজ্যৰ পৰা অনা গাহৰি অসম বংগ সীমান্তত পৰীক্ষাৰ পাছত সংক্ৰমণ ধৰা পৰিলে সেই ঠাইতে নিধন কৰাৰ সিদ্ধান্ত লৈছে। চৰকাৰে ক্ষতিগ্ৰস্ত সকলো গাহৰি পালককে ক্ষতিপূৰণ প্ৰদান কৰিব বুলি মন্ত্ৰী কৃষ্ণেন্দু পালে ইতিমধ্যে জানিবলৈ দিছে। ৰাজ্যত বিধানসভা নিৰ্বাচনলৈ কেইমাহমানহে বাকী। বিদ্যালয় মহাবিদ্যালয়সমূহৰো চূড়ান্ত পৰীক্ষা সমাগত। বৰ্তমান বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰো বতৰ। এই সময়ছোৱাত ৰাজনীতিক, পৰীক্ষাৰ্থী, অভিভাৱককে ধৰি বিভিন্ন শ্ৰেণীৰ লোকৰ মানসিক চাপ বৃদ্ধি পায়। এই মানসিক চাপ কেনেদৰে নিয়ন্ত্ৰণত ৰাখিব পাৰি এই বিষয়ে কাইলৈ নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। ৰাজ্যখনৰ এগৰাকী বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডঃ জয়ন্ত দাসে ষ্টুডিঅ'ত থাকি বিভিন্ন প্ৰশ্নকৰ্তাই টেলিফোনযোগে উত্থাপন কৰা সমস্যাৰ নিদান দিব। এই অনুষ্ঠানটোৰ পৰিকল্পনা ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু উপস্থাপন অৰুণিমা গোস্বামীৰ। প্ৰয়োজনীয় ফোন নম্বৰ দুটি হৈছে 266-1876 আৰু 266-2325। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন 7:05